গুৱাহাটী মহানগৰৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতু উদ্বোধন, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপন, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ 11জনীয় প্ৰাৰ্থী তালিকা প্ৰকাশ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী প্ৰাৰ্থী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে স্বাগত সতীৰ্থ পৰ্টেলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ বিতৰণ কৰি পূৰ্বৰ তুলনাত বৰ্তমান বদলীকৰণ প্ৰক্ৰিয়া যথেষ্ট সৰল হৈ পৰিছে বুলি মন্তব্য কৰে।
স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে দুটা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলো। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 9004গৰাকী কৰ্মচাৰীক পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলো। আজিও আমি 4476গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বদলিৰ নিৰ্দেশ দিছো। ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ বদলিৰ নিৰ্দেশ কাৰ্যকৰী হৈছে আৰু চবেই নিজৰ মোবাইলত ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে।
নৱনিযুক্ত বিষয়াসকলে যাতে সমাগত নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিৰ্বাচনৰ পূৰ্বে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বন বিভাগৰ বাবে 143খন নতুন বাহন মুকলি কৰে। গুৱাহাটী মহানগৰৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুখন উদ্বোধন কৰা হয়। লোক নিৰ্মাণ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত মুঠ 99 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনে ৰেল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্নভাৱে যান বাহনৰ চলাচল সুনিশ্চিত কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা তথা বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিব। এই সেতুখনে মাছখোৱা, শান্তিপুৰৰ লগতে স্লুইছ গেটক সংযোগ কৰিছে। ভৰলুমুখৰ সোণাৰাম খেলপথাৰত আজি সন্ধিয়া এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ দিশত নৱতম সংযোজন হিচাপে শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন কৰাৰ লগতে পানবজাৰত ব্ৰহ্মপুত্ৰ নদী পাৰ উদ্যানৰ সম্প্ৰসাৰণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰিব। প্ৰাণবজাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ইজৰাইলে ইৰাণৰ ৰাজধানী তেহৰাণৰ বাছিজ আৰু অভ্যন্তৰীণ সুৰক্ষা কামান কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ফলত পশ্চিম এছিয়াৰ সংঘৰ্ষ অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে ইৰাণৰ প্ৰশাসনে দেশজুৰি নিয়ন্ত্ৰণ বৰ্তাই ৰখাৰ বাবে এই কামান কেন্দ্ৰ ব্যৱহাৰ কৰি আহিছে। ইজৰাইলী বাহিনীয়ে ইৰাণৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ আৰু অন্য প্ৰণালীসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে যুদ্ধ বিমানৰ বিৰুদ্ধে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পৰিচালনা কৰা ইৰাণৰ সৈনিকসকলো নিহত হৈছে। ইপিনে ইৰাণৰ চৰকাৰী টিভি চেনেলে প্ৰকাশ কৰা মতে খামেনেইৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে আৰু এই কাৰ্যসূচী পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব। আমেৰিকাস্থিত মানৱ অধিকাৰ কৰ্মী বাতৰি সংস্থাই প্ৰকাশ কৰা মতে 28 ফেব্ৰুৱাৰীৰ পৰা ইৰাণত 1097গৰাকী অসামৰিক লোক নিহত হৈছে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক স্থিতিলৈ চাই নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈ টেলিফোনযোগে যোগাযোগ কৰিব পৰা যাব। নিয়ন্ত্ৰণ কক্ষৰ টোল ফ্ৰী নম্বৰটো হৈছে 1800118797। ইয়াৰ উপৰি সংঘৰ্ষ জৰ্জৰ অঞ্চলত থকা ভাৰতীয় দূতাবাসসমূহেও তাত থকা ভাৰতীয় নাগৰিকসকলক নিৰাপদে ঘূৰি অহাত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰিছে।
হেৰা তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে, আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনা জন্মস্থান বটদ্ৰৱা আৰু মাজুলী সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জনসাধাৰণে ফাকুগুৰি আৰু ৰং সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি দ্বিতীয় ভৰ দৌল উপলক্ষে পুৱাৰে পৰা অগণন লোকৰ আগমন ঘটিছে। পৰহিলৈ সত্ৰত সুৱেৰী পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সত্ৰত কলীয়া গোঁসাইক সেৱা জনায়। বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ সুকীয়া আকৰ্ষণ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিহু আৰু ঝুমৰি বিনন্দিনীৰ দৰে হোলী গীতক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে। শীঘ্ৰে এই পৰিকল্পনা বাস্তৱায়িত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ সত্ৰসমূহ দখলমুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব বুলি তেওঁ কয়।
এটা পাঁচ বছৰে যথেষ্ট নহয় গোটেই কামবোৰ কৰাৰ কাৰণে, কিন্তু মোৰ পৰিকল্পনাৰ ভিতৰত আদি সত্ৰ হিচাপে বহৰী সত্ৰ মোৰ পৰিকল্পনাত আছে, সুন্দৰদিয়া আছে আৰু আমাৰ গণকুচী, তাৰপিছত একেবাৰে মোৰ আমাৰ মধুপুৰলৈকে মোৰ পৰিকল্পনা। গতিকে লাহে লাহে আমি কৰি গৈ থাকিম আৰু সত্ৰ আয়োগ গঠন হোৱাৰ পিছত সত্ৰৰ বেদখল সমূহৰ ক্ষেত্ৰতো তেওঁলোকেও সিদ্ধান্ত ল'ব পাৰিব আৰু বেদখল মুক্ত কৰাৰ অভিযান আমাৰ চলি থাকিব। এইবাৰ মই কৈছো যে 1.5 লাখ বিঘা মাটি আমি মুক্ত কৰিলো, অহাবাৰ আমি 5 লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিম, এইটো আমাৰ এটা আমি লক্ষ্য বান্ধি লৈছো আৰু আমি কাম কৰি গৈ থাকিম।
বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰদিয়া আৰু বৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মুখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। শিলচৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আছাম ৰাইফলছৰ জোৱানসকলৰ সৈতে ফাকুৱাৰ আনন্দ উপভোগ কৰে। তেওঁ শিলচৰত শ্ৰীকোণাত থকা বাহিনীটোৰ শিবিৰত জোৱানসকলৰ বেণ্ড প্ৰদৰ্শন আৰু গোৰ্খা জোৱানসকলৰ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে উৎসৱৰ আনন্দ উপভোগ কৰিব পৰাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।
শিলচৰ মে আসাম ৰাইফলছ কে সন্মানিত অধিকাৰী আৰু জোৱানো কে বীচ হোলী কা যে উৎসৱ মনা ৰহে হে, মন কা বহুত আনন্দ কি অনুভূতি হো ৰহি হে। ইয়ে জৱান তন সমৰ্পিত, মন সমৰ্পিত আৰু ইয়ে জীৱন সমৰ্পিত, চাহতা হু দেশ কি ধৰতী তুঝে কুছ আৰু ভি দু কি ভাৱনা সে জো হমেশা প্ৰেৰিত ৰহতে হে, উনকে বীচ হমে কোই ভি ত্যোহাৰ মনানে কা জো অৱসৰ মিলতা হে ৱহ সবসে আনন্দদায়ক হোতা হে। মুঝে ভি খুশি হে কি মে আপনা ইয়ে উৎসৱ अपने इन जवानों के बीच मना रहा हूँ। मेरे पूरे असम वासियों को, सारे जवानों को, सारे अधिकारियों को, सभी मित्रों को, मेरे सभी वासियों को, हमारे सीमा पर लगे सभी जवान बंधुओं को मेरी ओर से होली की बहुत बहुत बधाई।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল উৎসৱৰ আজি তৃতীয় দিনা নাম প্ৰসংগ কৰা হয়। মহাপূজাৰ পাছত সন্ধিয়া প্ৰভুক আবিৰ্ভাৱ হয় আৰু নিশাৰ ভাগলৈ ভক্তসকলে পৰস্পৰক ফাকু গুৰি আনিব। কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিৰে পৰা অনুষ্ঠিত দৌল উৎসৱৰ আজি সামৰণি পৰিছে। দৰং জিলাৰ বিভিন্ন সত্ৰ, দেৱালয় নামঘৰ আদিতো দৌল উৎসৱ উদযাপন কৰা হৈছে। ধুবুৰী জিলাৰ সত্ৰশালৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰাই কুঠি সত্ৰত আজি তৃতীয় দিনা দৌল উৎসৱ পালন কৰা হৈছে। দৌলৰ সুৱেৰী উপলক্ষে নাম কীৰ্তনৰ পাছত মেলাৰ আয়োজন কৰা হৈছে। এই মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া পশ্চিমবংগৰ বহু লোকৰ আগমন ঘটে। মেলাৰ শেষত গোসাঁইক ফুৰোৱা হ'ব। জিলাখনত কালি দৌল উৎসৱৰ সৈতে সংগতি ৰাখি বসন্ত উৎসৱৰ আয়োজন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি গোসাঁই ফুৰা কাৰ্যসূচী সম্পন্ন হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ধেনুধৰা দৌল মন্দিৰত দুদিনীয়াকৈ আয়োজিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনা গোসাঁই ফুৰোৱা আৰু দৌল যাত্ৰা কৰা হয়। মাজুলীৰ সত্ৰসমূহতো আধ্যাত্মিক পৰম্পৰা বৰ্তাই ৰাখি ফল্গু উৎসৱ আৰু ফাকুৱা পালন কৰা হৈছে। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ বিভিন্ন স্থানত আজি ফাকুৱাৰ আনন্দ উদযাপন কৰা হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰতো সম্প্ৰতিৰ নিদৰ্শন ৰাখি বহু লোকে ফাকুৱাৰ আনন্দ উদযাপন কৰে। ৰাইজৰ দলে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 11 জনীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি ৰমেন চন্দ্ৰ বৰঠাকুৰীয়ে জালুকবাৰীত, ডঃ জ্ঞানশ্ৰী বৰাই মৰিয়নি সমষ্টিত, লক্ষ্যজ্যোতি গগৈয়ে ডিগবৈত, আজিজুৰ ৰহমানে দলগাঁৱত আৰু মেহবুব মুক্তাৰে ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে কংগ্ৰেছে কালি 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ, মীৰা বৰঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক টিহু, নাৰায়ণ ভূঞাক বিহপুৰীয়া, অহ শৰ্মাক নলবাৰীত টিকট প্ৰদান কৰা হৈছে। বিজেপিয়ে বহাগ বিহুৰ পূৰ্বে ৰাজ্যত বিধানসভা নিৰ্বাচন হোৱাটো বিচাৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বৰপেটাহাটৰ দৌল মহোৎসৱত আজি অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ 3 জন নিলম্বিত বিধায়কে কাইলৈ বিজেপিত যোগদান কৰিব। দলটো সম্প্ৰতি নিৰ্বাচনৰ বাবে সাজু বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসম গণ পৰিষদৰ সৈতে বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বুজাপৰা শীঘ্ৰে সম্পন্ন হ'ব। তেওঁ লগতে BPF আৰু UPPL দলকো নিজৰ মাজতে আলোচনা কৰি সিদ্ধান্ত ল'বলৈ কোৱা হৈছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই আজি দৌল মহোৎসৱৰ আনন্দৰ মাজতে বৰপেটাত নৱনিৰ্মিত আৱৰ্ত ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই ভৱনটোত বিশেষ অতিথিৰ বাবে 2টা কোঠাসহ মুঠ 20টা কোঠা আৰু 70খন আসন বিশিষ্ট আলোচনা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব।
ধেমাজিত কাইলৈ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। গগামুখত আৰম্ভ হ'বলগীয়া এই যাত্ৰা ধেমাজি চিচিবৰগাঁও হৈ জোনাই বিধানসভা সমষ্টিত অন্ত পৰিব। এই উপলক্ষে আজি বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী ডাঃ অনুজ পেগুৱে, সাংসদ প্ৰদান বৰুৱা প্ৰমুখ্যে, বিজেপি মিত্ৰজোঁটৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন সংবাদমেলত ভাগ লয়। ডাঃ পেগুৱে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ ধাৰা অব্যাহত ৰখাৰ বাবে এই যাত্ৰাত সকলো নাগৰিকক অংশ ল'বলৈ আহান জনায়। জন আশীৰ্বাদ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰক্ষীয়ে কাইলৈ যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলকাতাৰ ইডেন গাৰ্ডেনছত প্ৰথমখন ছেমি ফাইনেলত কিছু সময়ৰ পাছতে দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউজিলেণ্ডে টছত জিকি দক্ষিণ আফ্ৰিকাক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত কাইলৈ মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284গৰাকী প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ প্ৰদান। গুৱাহাটী মহানগৰীৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি ভৰলুমুখৰ দিনেশ গোস্বামী উড়ান সেতু উদ্বোধন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপন। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ 11জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।